Ơi Sunny,
Vô ta.
ê tôi cái number tôi cái number tôi biku bikur tolot lukuboni আছে নেকি?
তাৰপিছত
অ তই 3 নম্বৰ
মই দিন আপোনাক দেখাই দিছো গোটেইকিটাকে।
লুকুমণি ই কি কৰি আছে?
কাম কৰে কুমৰা।
অ তাৰ বিয়া বিয়া তাৰ বিয়া পাতিলে নাই?
নাই নাই নাই, তাৰ বিয়াটো মাতিম বাৰু আপোনাক।
তাৰ
তাৰ বিয়া
বিয়া
দেৰি আছে আৰু 2 বছৰ।
এটা কাম কৰ, তাৰ পটাচকে বিয়াটো পাতি তই বিয়াটো পাতি ল।
নাই নাই নাই, মোৰ গিলা বিয়া বাৰু ঠাণ্ডা নাই।
নাই নাই নাই, তই বিয়া পাতি ল, এই ৰূপ দেখো কোনটোতে হৈ থাকিবি যা।
হে নাই, বিয়া যাম না, এইবিলাক বিয়া পাতিলে মই ভাবি আছো ব্ৰহ্মচাৰীয়ে ল'ম নেকি।
নাই ঐ, তই তই বৰ্ণ সংকৰ নকৰবি,
হা
তই বৰ্ণ সংকৰ নকৰবি, তই বামুণ ছোৱালী আৰু এই এইটো কি বড়ো চৰু আনবি, তোৰ ডেকাত ডেকাই আনবি, বুজি পাইছ? তই নিজৰ নিজৰ জাতিৰে আনবি।
আমাৰ বহুতো আকৌ শৰ্মা না।
নাই সি শুন, মই শুন, মোৰ কথাবিলাক বেয়া বুলি নাভাবিবি হা।
বৰ্তাক আপোনাক যদি মই বেয়া পালো হয় নামেতিলে হয় ন বিয়াত, আপোনাকো আজিলৈকে বেয়া পোৱাই নাই।
তাই তাই বেয়া পাইছে নেকি? মই সেইটো কথা কৈ
নাই 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 নাই, আপোনাক আমাৰ ঘৰৰ মানুহটো বাদ দি মোক বেলেগেও সুধি আছে। মোক কৈছে কি,
মই
নাই নাই
তাইকে
মোক
সেইটো
কৈছে কি,
কথা কলো, সেইটো কথা যে কলো, তোর বয়েরও খুঁজবি তাই বেয়া পাইছে নেকি?
নাই 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 বেয়া পোৱা নাই, ভাল
বেয়া
আছে।
পালেও যদি বেয়া পাইছি পাবা দি পাবা দি।
নাই 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 বেয়া পোৱা নাই, বেয়া পোৱা নাই।
মই সেইটো কথা কিন্তু কব লাগা আছে, মই কৈছো কিন্তু কিন্তু তাই লক্ষী ছোৱালী, কাৰণ তাই হাতৰ মোৰ হাতৰ পৰা সেই চবতকে ডাঙৰটোৱে ওলাইছে সিদিনা। মই ভাবছিলো 10 গ্ৰামতো দিম, কিন্তু তাইৰ হাতত 20 গ্ৰামৰটোৱে পৰিল।
20 গ্ৰাম এইটো ৰূপাৰ হয় ন?
গতিকে 20 মই আৰু তাইক এটা কথা কৈ আহিছো যে তোৰ গিৰিয়েক কবি প্ৰতি মাহে এটা এটা মোক এনে 20 গ্ৰামৰ আনি আনি দি।
আপোনাক আনি দিব লাগিব,
নহয় মোক নহয় তাই
ঘৰত আনি দিব কৈছে,
তাইৰ হাতত আনি দিবা কৈছো গিৰিয়েকক। মই সন্মুখত দুইটা সন্মুখা সন্মুখী কৈছো নহয়, দুইটাকে দুইটা থিয় হৈ আছে, তাই বহি আছে, ই থিয় হৈ আছে, তোৰ 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 বিকু থিয় হৈছে, বিকু বিকু সন্মুখতে আছে।
আপুনি আপুনি অহাৰ কাৰণে ঘৰৰ মানুহে বহুত ভাল পাইছি।
ভাল তহঁতে চিনি নাপাৱ কেলা,
আমিতো চিনি পাওঁ ন,
তইহে চিনি পা,
বাকী আকৌ ঘৰৰ মানুহ কেনেকে গম পাব?
কোনেও গম নাপায়, কোনেও গম নাপায়, তোৰ মামাৰেও গম নাপায়। সি এটা লাও লাও সি তলত লাও লাওৰ চব্জি এটা বনাই আছে, মই তলত গৈছিলো,
এই বাপ লাও চব্জি বনাইছিলি,
ই লাও চব্জি বনাই আছে তাতে।
হয় তাক আকৌ পইচা সুধি নাথাকিব, ঘৰ ভাড়া মই যাই দিম।
তই 12 তাৰিখে দিবা লাগে নহয়?
12 তাৰিখ নহয়, 10 তাৰিখ, 10 তাৰিখ যাব পাৰো, মোৰ ৰিক্স নহয়।
নহয় আজি কি তাৰিখ?
আজি 9 তাৰিখ হ'ল নেকি?
ন ন তই 12 তাৰিখে আৰু আগৰ সেই সেইগিলা তই খালাচ কৰবি, এইটো কি ইলেক্ট্ৰিচিটি বিল,
ইলেক্ট্ৰিচিটি বিলটো সি দি দিব, নিদিলে মই দি দিম। আপুনি আমাৰ মাথা মা আপুনি এতিয়া আপুনি এতিয়া মোৰ ঘৰ
শুনি তই অন্য কথা বাদ দি, তই শুন, এই লুকুমণি ইয়াক ইয়াক হেৰি কৰ, ইয়াৰ ইয়াৰ বিয়াটো অতি সোনকালে পাত, তাৰ নম্বৰটো মোলৈ ফৰৱাৰ্ড কৰি দি।
নাই নাই বিয়া সি তাৰমানে এতিয়া নাপাতে, সি তাৰ জংঘলত থাকে,
জংঘলত থাকলি নহব নহয়
আকৌ থাকবই লাগিব, আছে জংঘলৰ পৰা অলপ বিয়া পাতিব।
নাই নাই
জংঘলত বিয়া নাপাতে,
তাৰ নম্বৰটো পঠাই দি, তাৰপিছত তাৰতো খালাচ কৰিলি, তোৰ খালাচ হব।
হয় নাই মই মই যেতিয়া বিয়াৰ মন নাভাবো আজিলৈকে, বিয়াটো এইবিলাক হল এটা হল।
ঐ তোৰ তোৰ জন্ম কোন চনত? কোন চনত কোন চনত?
97
তোৰ আৰু দেৰি কৰিব লাগা নাই, বহুত দেৰি হৈ গৈছে, তোৰ দেৰিয়ে হৈছে, তাৰতো দেৰি হৈছিয়ে হৈছে আৰু তোৰ দেৰি হৈছে হা। শুন মোৰ মতে
আৰে
মই আজি তোৰ মামাৰক কৰো নহয়, মামাৰক সুধবি ন, শুন সেইদিনা মোৰ খাৱাখিনি চা, মইতো মাছ নাখাওঁ কিন্তু এনেকুৱা একটুকুৰ মাছ মোৰ হাতত পৰছে, একটুকুৰো কাইট নাই, মই মাছটুকুৰ খাই দিলো হা। প্ৰথমতে দালি কৈছে, দালিখিনি ইমান বঢ়িয়া, একেবাৰে দালি দি খাই আছো খাই আছো, এটা বস্তু মই নাপালো, তহঁতৰ সেই সেউজীয়া ভাজিটো পাইছো, কিন্তু হালধীয়া ভাজিটো মই নাপালো। সেইটো চবে পাইছে, চবে পাইছে, কিন্তু মোৰ তাতে নাপালো। সেইটো
হালধীয়া বস্তু মানে হেৰিটো আপোনাৰ পনীৰ?
নহয় নহয়, পনীৰটো খাইছো, এটা চব্জি 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 দুটা চব্জি আছিল নহয়।
নাই নাই, সেইটো মই নাজানি, মই কাৰণ ভাতটো বিলোৱা নাই মই।
নহয় নহয়, প্ৰথমতে ভাত দিছিল, প্ৰথমতে ভাত দিছিল, তাৰপিছত ভাতটো গাটা কৰি লৈ তাতে দালি দিছিল, তাৰপিছত এটা সেউজীয়া অলপ মানে গ্ৰীণিছ কালাৰ এটা চব্জি এটা আহিছিল, এইটো মটৰ চটৰ কিবা কিবি আছে, তাৰপিছত এটা এইটো লাবৰা দিছিল, লাবৰা মানে হেৰি, এইটো কি এইটো কি তোৰ হেৰি ৰঙালাও আছে না কিবা আছে না কিবা কিবা এটা আছে, সেইটো কিন্তু মই নাপালো। সেইটো পাব লগা নাই নহয়, যিটো পাব লগা আছে সেইটো পাম ন, তই সেইবিলাক সেইটোৱে মই শিকাই আছো তোক, তোৰ যিটো পাব লগা আছে সেইটোৱে পাবি, গোটাই মানুহে পাইছে কিন্তু তাৰ মাজত মই পোৱা নাই, কাৰণ মোৰ এইটো খাব লগা নাই। মোক কবা দি, তাৰপিছত তাৰপিছত পনীৰ আহিছিল, পনীৰৰ যে টুকুৰা দুটা আহিছিল নহয়, বহুতৰ বেলেগৰ চাইডত দেখিছো পনীৰৰ টুকুৰাটো ভাজাটো ভাল হোৱা নাই, কিন্তু মোৰ পনীৰৰ টুকুৰাটো একেবাৰে, মই যেতিয়া আৰিছি শ্ৰীনগৰত আছিলো কাশ্মীৰত, কাশ্মীৰত থাকোতে যে তাতে যে যিটো পনীৰৰ টুকুৰা খাইছিলো একজেক্ট তেনেকুৱা, একদম ড্ৰাই ফ্ৰাই পনীৰৰ হেৰিৰ লগত কামুৰি, মানে কামুৰিলে হেৰি হৈ যায়, মানে কামুৰিব পাৰি, বঢ়িয়া ড্ৰাই, একদম সুন্দৰ, ওপৰত ৰঙা ৰঙা হৈ থকা পনীৰটো, সেইখিনিও খাই দিলো, প্ৰথমে মাছ খাই দিলো, তাৰপিছত পনীৰ খাই দিলো, তাৰপিছত শুন লাষ্টটো কওঁ মই, মোৰ যিটো বাতি আহিছে,
যিটো
মাংস বাতিটো, তাতে চাৰি টুকুৰা মাংস আহিছে আৰু দুই টুকুৰা এই তেল, সেইটো কোনেও পোৱা নাই তাতে, মই পাইছো। মই গোটেই বিশত তিনিখন নাথ হয় বে, মই যি খাব বিচাৰো সেইটো মোৰ হাতত আহিবই।
বৰ্তা আপোনাক তো আমাৰ এতিয়া বহু মানুহ দেখা পাইছি, দুই এজনে কথা পাতিছি, মোৰ মামা এজন কৈছি, কৈছে কি আপোনাক যে মই যে দেখাই দিছিলো এইটো পাঞ্জলৰ ককায়ে হয় বুলি বৰ্তা লিখিয়া, এই মামাই মোক কৈছে কি, কিন্তু কৈছে কি তোৰ কিন্তু মই মানুহ মানিছো বুলি কৈছে, যিজন আপুনি বৰ্তাক মাতিছা ইয়াৰ ভাল মানুহ, মোক তাৰমানে কৈ আছে,
তাতে ভগৱান দেখা নাই, দেখিব দেখিব, আচল ভগৱানটো টেলিভিশ্যনত দেখিব, এতিয়া মই সাক্ষাৎটো দেখিছে কিন্তু চিনি পোৱা নাই, চিনি পোৱা নাই, চিনি কেতিয়া পাব জানে, যেতিয়া টেলিভিশ্যনত দেখিব, টেলিভিশ্যনত যেতিয়া দেখিব নহয়, অ এইটো দেখোন এটা মানুহ নৰেন্দ্ৰ মোদীৰ মূৰত দেখোন এইটো বন্দুক ঠুকি দিছে, এটা জুবিন গাৰ্গৰ মূৰত দেখোন এইটো পিষ্টল ঠুকি দিছে, তেতিয়াহে দেখিব, আরে এইটো কি আছিল, এইটো আমার বিয়াত আইছিল দেখুন, ই দেখুন মানুহ মারা মানুহ, ই এনাই মানুহ মারে নেকি, হেই হেই দেখব যেতিয়া, তেতিয়া হে গম পাব,
তেতিয়া হেতে
মই এটা হেৰি লৈ আহিছো, পাস্তা এটা লৈ আহিছো খাম,
মালটো বিচাৰি খাইছে
আজি খাইছো, মইতো খাই থাকো, ভাঙো খাওঁ মাল, ইয়াতে ভাংখিনি শেষ কৰি থৈ গল ল'ৰাটোই, অলপ অলপহে আছে, আজিকালি ইহঁতে বহুত চেকিং চলছে নহয়, চেকিং, সেইকাৰণে মই হেৰি বস্তু পোৱা নাই বহুত দিনৰ পৰা,
কি চেকিং কৰি আছে,
এ তোকে ভাং আনিব নেদে, ইয়াতে বহুত চেকিং চলি আছে, মোৰ যিটো ল'ৰাই আনি দে ভয় খাইছে, ইয়াতে বিৰাট ভয় খাইছে এৰেষ্ট হয় বুলি, মালটোতো তিনিআলিৰ পৰা আহিলেই হ'ল নহয়, তিনিআলি গ'লেই হ'ল,
আপুনি আৰু তাক পইচা আমনি নিদিব, মই যাই কিনে পইচা দি দিয়ে, আপুনি যদি মই নেদো বুলি হয় ঘৰৰ লাগি গুচি
আহিব, মোৰ পইচাৰ লগত মোৰ তোৰ লগত পইচাৰ সম্পৰ্ক নাই, মোৰ লগত তোৰ আধ্যাত্মিক চিন্তাৰ সম্পৰ্ক আছে, আধ্যাত্মিক চিন্তা, পইচার কথা মাল লগত পাতবি, আইতার লগত পইচার কথা পাতবি, মোর লগত আধ্যাত্মিক চিন্তার কথা পাতবি, আধ্যাত্মিক। আমার বিজয়াক বিয়া করেছি, বিজয়া তাই বদলগুড়ি, বদলগুড়ির বিজয়া, বিজয়া শর্মা তাই বিয়া করেছে আমার হেৰি এইটো কি অশ্বিনী শর্মা, অশ্বিনী শর্মা মঙ্গলদৈর এটা হেৰি এইটো কি মোৰ জেঠাইৰ লৰা, তার এখন হেৰিও আছিলে, জাহাজ এখন আছিলে, জাহাজখন অহা যোৱা করে, এইটো পাৰিলে মই যাব মন গৈছিল, কিন্তু আরে 2:30 বজাৰ পিছত আৰু মোৰ হেগিলা গুলা বামুন কিটাকো থাপ্পড় মারব মন গৈছিল, মোৰ এখন লিষ্টি লৈ গৈছিল তাতে বামুন, ভিডিও রাখছো নয় তাতে এই বামুন কিটার, তারপর অডিও সডিও সব রাখছো, এই কিটা বামুনের নামও আছে আশুতোষ, আশুতোষ শর্মা, বিচারি ওলাবা মই যাব মন গেছিল কিন্তু বাদ দিল। যা হব যা, ভাত চাত খালি না?
ভাত খালো, ভাত খাই কিনে মই আকৌ ভাবি আছিলো আপুনি দেখোন খবৰ খাতি একো নাই।
নাই আহিলো আৰু, মামাৰে ভাত বনাই আছি, তলত গৈছিলো পানী অলপ দিলো, তাৰপিছত সেই দেখিছো সি কৈছে আপুনি দেখোন মোক মাতা নাই, মই কৈছো তই কাম কৰি আছা সেইকাৰণে মাতা নাই, তাৰপিছত তাৰ তাতে গলো, এ লাও বনাই আছে, লাও লাও খাব আজি।
কেমেৰা ফিটিং কৰিলে নেকি আপুনি?
অ এটা কৰিছিলো, সেইটো উলিয়াই আনিলো, আৰু এটা কৰিম ৰ, এটা ফিটিং কৰিম তাতে।
আপুনি
তহতর নিজের সেইখিনি জায়গা, তহতর নিজের বস্তু, কি যি করা করবি তাতে হব যা।
মই যোনদিনা হাত এটা লৈ যাও আপুনি মই খাম আৰু ধুনীয়া।
জ্বলাই মেলি বঢ়িয়াকে চেলাই লৈ আনবি,
মাঘ বিহুত,
মাঘ বিহুৰ আগতে আনবি, মাঘ বিহুটো তহঁতে ঘৰতে খাবি, বিয়া চিয়া পাতিছ এতিয়া, কোনোবা দিনা কোনোবা কোনোবা দিনা লৈ আহিবি, ওপৰত 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 হেৰি চালৰ ওপৰত হেৰি বনাই খাম দে, বা তহঁতর তহঁতর কিচেনতে বনাই খাম দে, হাঁহ এটা বঢ়িয়া হাঁহ এটা লৈ আহিবি, তেল তেল থাকে এতিয়া মাঘ মই হাঁহ খাব
লাগিব,
যা তই এটা বঢ়িয়া শুন, মাৰি মেলি সুন্দৰকে জ্বলাই মেলি একদম বঢ়িয়াকে কাটি মেলি লৈ আহিবি, মই হেৰি কাটবা নাই, হেৰি কচালবা নাই, তহঁতে গাঁৱতে কাটি আনবি, কি দা? নাই নাই তহঁতে কাটি, এটা হাঁহত কিমান 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 টাকা লয় তাতে? মই তোক 500 টকা এটা দি দিম, যা তই এটা হাঁহ লৈ আহিবি,
কোনদিনা লৈ যাম
তই যি না, কোনদিনা বন্ধ আছে, যিদিনা বন্ধ আছে 16 বা 17 তাৰিখে লৈ আহিনা, ৰাতি খাম,
বন্ধ বাদ দি আৰু, টকা পইচাটো বাদ দিছো আৰু,
500 টকাটো দিম মই, তই হাতো লৈ আহিলি 500 টকা এটা বহি, তাতকে বেছি নাপা, সৰু হাঁহ আনবি, সৰু হাঁহ, সৰু সৰু কোমলীয়া হাঁহ আনবি, মস্ত হেৰি ওজন চাই নানবি, বয়স 8 মহীয়া হাঁহ আনবি, 8 মহীয়া, 8 মহীয়া নহয় 6 মহীয়া, 6 মান্থ, হব যা,
হব
যা, 6 মহীয়া হাঁহ এটা লৈ আনবি।
হয়।